আকাশবাণী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰসিদ্ধ শিক্ষাবিদ, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ 15গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদ নাকৰ মূল্যায়নত এ গ্ৰেড লাভ কৰা 6খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এইবাৰ পাণ্ডু মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ে নাকৰ এ গ্ৰেড লাভ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে সহযোগী এন চি চি বিষয়া হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়োৱা 4গৰাকী সহযোগী অধ্যাপক অধ্যাপিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। গৱেষণাৰ জৰিয়তে নিজস্ব আৱিষ্কাৰ বা উদ্ভাৱনৰ পেটেণ্ট লাভ কৰা ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপকসকলকো আজি সম্বৰ্ধনা জনোৱা হয়। তদুপৰি মৌলিক গৱেষণাৰে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হোৱা 4খন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত শিক্ষা হেতু এপত সৰ্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীৰ্ষ 3খন জিলা ধেমাজি, শিৱসাগৰ আৰু মাজুলীৰ লগতে বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহৰ মুৰববীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাসমূহ প্ৰদান কৰিব। এইবাৰ দেশৰ মুঠ 66গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হ'ব। ইয়াৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ 9গৰাকী শিক্ষক আছে। অসম অৰুণাচল সীমান্তৰ অতি পিছপৰা অঞ্চল নামচাং চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষে এই সন্মানীয় কৃতি শিক্ষক বঁটাৰ বাবে বাছনি লাভ কৰিছে। সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। মৰিগাঁও জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাঁও মজলীয়া বিদ্যালয় আৰু মৰিখুটি টোপ নতুন প্ৰাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গোৱালপাৰা চহৰত নটসূৰ্য ফণী শৰ্মা ভৱনত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা বাছনি কৰা 24গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। ইপিনে শিক্ষক দিৱসৰ দিনটোতে আজি সদৌ অসম অপ্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাই কেইবাদফীয়া দাবীৰে লতাশিল খেলপথাৰত অৱস্থান ধৰ্মঘট কৰে। শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী ভৱনত আয়োজিত কাৰ্যসূচীত জিলাখনৰ 25গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চপদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে এই বৈঠকত অংশ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে অসম আৰক্ষীক দেশৰ শীৰ্ষ 5টা আৰক্ষী বাহিনীৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে। ইয়াৰ বাবে আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি, নিৰাপত্তা ব্যৱস্থা আৰু সেৱাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয়। জনসাধাৰণক সুৰক্ষা দিয়াৰ লগতে ক্ষীপ্ৰতাৰে সেৱা আগবঢ়োৱাটোৱে অসম আৰক্ষীৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। অসমত অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে সদায় সক্ৰিয় হৈ আছে বুলিও তেওঁ কয়। অসমত অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে 382গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। 40টা সমষ্টিৰ বাবে মুঠ 384গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। বাক্সা জিলাৰ মুঠ 64গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ জিলাত 132গৰাকী আৰু তামোলপুৰ জিলাত মুঠ 50গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হয়। চিৰাং জিলাত 63গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। জিলাখনৰ এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয়। ওদালগুৰি জিলাত মুঠ 74গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হয়। উল্লেখযোগ্য যে BTC নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। অসম চৰকাৰে BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTCৰ অন্তৰ্গত 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত অহা 22 ছেপ্টেম্বৰৰ দিনটো নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। বিয়লিৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।